এয়া আকাশবাণী গুৱাহাটী দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। অসম বিধানসভাৰ শীতকালীন অধিৱেশন আজি আৰম্ভ হৈছে। চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা অনুসৰি এইবাৰৰ অধিৱেশনত 27খন বিধেয়ক উত্থাপনৰ বাবে তালিকাভুক্ত কৰা হৈছে। আজি সদনত 11খন বিধেয়ক উত্থাপন কৰা হ'ব, ইয়াৰে 3খন নতুন আৰু 8খন সংশোধনী বিধেয়ক। প্ৰশ্নোত্তৰ শিতানেৰে সদনৰ দিনটোৰ কাম কাজ আৰম্ভ হয়। জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগ উত্থাপন কৰি ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ SIT তদন্ত সন্দৰ্ভত সৰব হৈ পৰে। সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগ উল্লেখ কৰি কয় যে জুবিনৰ আদৰ্শৰ অপব্যাখ্যা কৰা হৈছে। এই সন্দৰ্ভত বিধায়কগৰাকীয়ে বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ প্ৰসংগও টানি আনে। তেওঁ কয় যে জীৱন আৰু সমাজ সন্দৰ্ভত জুবিন গাৰ্গৰ নিজস্ব জীৱন বিখ্যা আছিল। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা স্বাভাৱিক নহয় বুলি সদনত উল্লেখ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত গোচৰত ইতিমধ্যে 7জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোক বৰ্তমান কাৰাগাৰত আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অহা 29 নৱেম্বৰলৈ চলিবলগীয়া এই অধিৱেশনত মুঠ 5টা কৰ্মদিন থাকিব। 28 নৱেম্বৰৰ দিনটো ব্যক্তিগত সদস্যৰ কাৰ্যক্ৰমণিকাৰ বাবে ৰখা হৈছে। অধিৱেশনৰ কেইটা দিনতে প্ৰশ্নোত্তৰ কাল থাকিব। আমাৰ বিশেষ সংবাদদাতাই জনোৱা মতে অসম মন্ত্ৰীসভাই লোৱা সিদ্ধান্ত অনুসৰি 1983 চনত নেলিত সংঘটিত গণহত্যাৰ তদন্ত কৰা ত্ৰিভুৱন প্ৰসাদ তিৱাৰী আয়োগৰ প্ৰতিবেদন এইবাৰৰ অধিৱেশনত দাখিল কৰা হ'ব। তদুপৰি 6টা জনগোষ্ঠীৰ জনজাতিকৰণ আৰু সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ পাকিস্তান সংযোগ বিষয়ক প্ৰসংগই এইবাৰৰ অধিৱেশনত বিশেষ গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অধিৱেশনৰ দিনকেইটাত নিশা 9:15ৰ পৰা বিধানসভাত আজিৰ দিনটো শীৰ্ষক অনুষ্ঠান প্ৰচাৰ কৰিব। কামৰূপ জিলাৰ কনক ডেকা নামৰ এজন যুৱকে অসমত প্ৰথমবাৰৰ বাবে 2খন ৰেল ক্ৰয় কৰি ব্যৱসায়িক ক্ষেত্ৰখনৰ সম্প্ৰসাৰণ ঘটাইছে। ব্যক্তিগত ব্যৱসায়িক ক্ষেত্ৰলৈ ৰেল কৰিডৰ নিৰ্মাণ কৰাটো সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এয়াই প্ৰথম। ভাৰতীয় ৰেল মানচিত্ৰত কনক ডেকাৰ ব্যক্তিগত ৰেল ষ্টেচনৰ নাম সংযোজিত হৈছে। প্ৰধানমন্ত্ৰী গতিশক্তি আঁচনিৰ অধীনত নিৰ্মাণ কৰা এই প্ৰকল্প মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব। 300 বিঘা ভূমিত নিৰ্মাণ কৰা এই প্ৰকল্পত প্ৰায় 1000 যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিব। 245 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পত টাটা, মহেন্দ্ৰা, সোণালিকা, হিন্দুস্তান ইউনিলিভাৰকে ধৰি ভালেসংখ্যক বহুজাতিক প্ৰতিষ্ঠানে লজিষ্টিক সেৱা গ্ৰহণ কৰিব। এডভান্টেজ আছাম দ্বিতীয় পৰ্যায়ত স্বাক্ষৰিত প্ৰায় 500 কোটি টকাৰ চুক্তিমৰ্মে যুৱ ব্যৱসায়ী কনক ডেকাই স্থাপন কৰা এই প্ৰকল্প সন্দৰ্ভত এটা সাক্ষাৎকাৰত যুৱ ব্যৱসায়ীগৰাকীয়ে এইদৰে কয়।
প্ৰধানমন্ত্ৰী গতিশক্তি প্ৰকল্পৰ আণ্ডাৰত প্ৰাইভেট ৰেলৱে ষ্টেচন বনাইছে আৰু ইয়াতে গোটেই লজিষ্টিক চলিউচন আমি দিম, প্ৰভাইড কৰিম কোম্পানীবিলাকক, আৰু কাৰ্যক্ষম হোৱাৰ পথত আছে। গভৰ্ণমেণ্টৰ ফালৰ পৰা প্ৰায় 1000 মানৰ সংস্থাপন হ'ব লাগে। প্ৰায় 300 বিঘা মাটিত এই প্ৰকল্পটো হৈছে। এইটো আমাৰ ভাৰতীয় ৰেলৱে মানচিত্ৰত আপোনালোকৰ আমাৰ ষ্টেচনটো এটা চিহ্নিত হৈ গ'ল। অলৰেডি আমি ৰেলৱে বিভাগৰ পৰা ষ্টেচন ক'ডো পাইছোঁ BRGB বুলি। গতিকে আপোনালোকে খুব বেছি 2-3 দিনৰ পিছত ৰেলৱে ৱেবছাইটত চালে আমাৰ ষ্টেচনটো দেখা পাব।
প্ৰথমটো ব্যক্তিগত খণ্ডত?
হয় হয় হয়, ব্যক্তিগত খণ্ডত এইটো এটা আমাৰ অসমত ফাৰ্ষ্ট প্ৰজেক্ট।
ৰেল কিনাৰ পৰিকল্পনা আছে?
হয়, এতিয়া আমি 2খন ৰেলৰ অলৰেডি যাৱতীয় গোটেইখিনি পেপাৰক ৰেডি কৰিছোঁ। যেতিয়া এইটো ষ্টেচন অন হ'ব তাৰপিছত আমি অৰ্ডাৰ প্লেচ কৰিম কোম্পানীৰ লগত। হয়তো 2খন ৰেল এতিয়া ইনিচিয়েলি ল'ম আমি।
কোম্পানীবিলাকৰ লগত চুক্তি হৈছে?
হয়, আমাৰ কোম্পানীবিলাকৰ লগত চুক্তি হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 128 সংখ্যক খণ্ড। জনসাধাৰণে 1800-117800 এই শুল্কবিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। নমো এপ নাইবা MyGov মুকলি মঞ্চ অথবা 1922 নম্বৰত মিছড কল দিয়াৰ পাছত লাভ কৰা লিংকৰ জৰিয়তেও জনসাধাৰণে 28 নৱেম্বৰ পৰ্যন্ত দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। ৰাজ্য বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশমৰ্মে অহা 1 ডিচেম্বৰৰ পৰা আকাশবাণী গুৱাহাটীযোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি কৰা হৈছে। এই অনুসৰি দিনৰ 11 বজাত প্ৰচাৰিত মুখ্য বাতৰি 1 ডিচেম্বৰৰ পৰা 5 মিনিটৰ বাতৰি বুলেটিন হিচাপে প্ৰচাৰ কৰা হ'ব। দিনৰ 12:05 প্ৰচাৰ কৰা বাতৰিৰ সময় 10 মিনিটলৈ বৃদ্ধি কৰা হ'ব। একেদৰে 3 বজাৰ মুখ্য বাতৰিৰ পৰিৱৰ্তে 5 মিনিটৰ বুলেটিন প্ৰচাৰ কৰা হ'ব। সন্ধিয়া 6 বজাৰ বাতৰি এতিয়া 5 মিনিটৰ পৰিৱৰ্তে 10 মিনিটৰ বাবে প্ৰচাৰ কৰা হ'ব। প্ৰতি মঙলবাৰে 1:20 প্ৰচাৰ কৰা প্ৰাসংগিকৰ উপৰি প্ৰতিদিনে বিয়লি 3:05 পৰা 3:15 প্ৰাসংগিক প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো প্ৰতি নিশা 9:15 পৰা 9:25 পুনৰ প্ৰচাৰ কৰা হ'ব। ইপিনে প্ৰতি সোমবাৰে প্ৰচাৰিত ক্ৰীড়াবাৰ্তাৰ সময়ত 5 মিনিট হ্ৰাস কৰা হৈছে। এই অনুসৰি অহা সোমবাৰৰ পৰা সন্ধিয়া 6:45 পৰা 6:45 ক্ৰীড়াৰ বাৰ্তা প্ৰচাৰ কৰা হ'ব। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।